Good evening, Ito Agashwani Kohima. Samlaga Kobo Puria Sim Kohnongla. Pohila headlines. 14th Nagaland Legislative Assembly Laga 5th session to Ahiakali Wapas Surukobolyase. State Political Affairs Committee Bra Daga Political Dialogue or ENPU Isudi Kotavata Kurese. Deputy Chief Minister T.R. Zeliang Bra Kwese ke State Sorkar Bra Manukhanaka Dukti Hisab Nakurigina Charidianai Aro Deputy Commissioner Kohima Bra Tizama Bostido Chubupuzi Block Kohima District Nichidi Thakyado African Swine Fever Huapasudi Infected Zone Hisabi Janaidise Itia Pura Khobar 14th Nagaland Legislative Assembly Laga 5th session to Ahiakali Wapas Surukuri Vilase. Dudin Raka sitting Laga Antim Dindi Naga Political Issue Kotabata Kuribo Aro Power Sector De Communitization De Review Kuri Vilase. Dusra Business Agenda C Consideration Aro Adoption of Government Bills Aro Resolutions Annual Administrative Reports Dia Rules of Regulations Aro Assembly Committee Reports Present Kuria Khan Hoboli Ase. State Political Affairs Committee PS Debra Ajikta meeting to State Banquet Hall Kohimati Rakise. Meeting the Naga Political Kothabatra Aroi ENPO Isudi Kotakurise. Meeting the Sub 60 Legislators the Chief Minister Nipirio, MP Skan, S. Pangnan Konya, Karo S. Bongmaran Jamia Logot. Alakalak Party Kan Laga Political Consultative Committee members by Joklese. Meeting Basudi Kurumanukanakuti Kutakuri, Minister for Parliamentary Affairs, KG Kenny Brakwisik, and Noton PSC meeting to Subsi Pahila Barkaroni, Bahakotabatraikta Rakisi, Arosoplaka, Chinta Bhavanadi, Kotakurise. Naga political issue do Pariadak Joldi, Bahakuri Dibuli Koshesh Kuribu Karnibi, Faslavanase. Dai Brakwisik is Subsi Dorkado, Kotabata Parties Kalakoti Rakisi, Aro State PSC Bra, Idunishina Kotabata Kuria. Bishibar, sub groups Logoti, Ajidakti Rakiloisi, Rotaikan Logoti, Ekta single entity, Milijabuli, Honorat Kurisi, Kinto, Kenibra, Absus Janadisiki groups Kanbra, Ekilokot Milijabuli Parianai, Holibi, Taikan Majudi, Alakalak identity Kan Rakijayase, Idokorni Kenibra, PSC Logoti Milakina, Soplaka Munjobra, Root Mapictadu Tayar Kurigina, Civil Organizations are Epic Tribal Bodies Logoti Approach Kurigina, Taikanaka Bhavana Kanbi, Goboli, Matiboli, Bhavana Kurise. Minister Bajanadisi, Kitai Kanbra, meeting Kanto civil societies, Aro tribal hohos Kanokodibishi, Joldi Rakibulase, Kene Brakwisik in meeting Bra, proposed the frontier Nagaland territory Aro, Idu Isudo Kinaka Akiloijabu, Idu Kornibi, Kotavata Kurise. Deputy Chief Minister, Aro Minister in Charge of National Highway, T.R. Zeliang Prakwesik, State Sarkarba, Manukan Laga Suk Subida, Aro Bajabdi, Hutai Dorka Rakyasi, Kindo, Manukan Laga Dukti Hisab Nadia Nohoi. State Sarkar Laga Kam, Aro Bishido, National Highway, State Department, Aro Jutsa Samnidi, Mati Giriapur, Galti Jankari Thakyadi Kothakuri, Zeliang Bra, Ikta Press Statement Tikwesi, Bishi Dangor Madi Kiriabasudi State Sarkarba Implementing Agency NHIDC Lokodi Huta Hisapi Korboloi Thakyase. Dabrakusik State Missionaries Kan Administration Ba National Highway Department Lokodi Paria Motop Sob Digina Traffic Karni Highway Kulai Dibuli Kam to Joldi Kuri Dibuli Diase. Zeliang Prakwisik Ekta Team Do District Administration Geology and Mining Department Aro NPWD Bra Site Ti Ida Mohena 20 Tarik Jaise Department of Geology and Mining Bra Suggest Kuri Digina Kwesike Pani Do Mag Pam Chalai Gina Upper Jaga Bra Pani Do Tani Gina Noti Phali Polabuli Digina Pani Bra Mati Do Highway Di Tani Gina Aniyadu Kam Kuri Dibuli Paribo Taikan Bra Kwado Idu Jaga Upper Di Mati Phidor Bra Pathor Khondi Thakya Karni Bi Mati Do Girai Dia Hobo Bili Kwese Zeliang Bra Kwese Ki NHIDC Lokoti Ekto Observation Kansai Gina Dukto Bhal Kuri Dibuli Julti Kam Kuri Bani Miti Kwese Dabra Janadisik State Sarkar Ba Works Aro Housing Department Parkuri Executive Director P.R.O. Kohima Lokot Likhi Gina Regular Traffic Karni Dorkar Highway Do Sapakuri Kulai Dibuli 72 Ghanda Deadline DC Bili Kwese Deputy Commissioner Kohima Bra Kohima District Laga Chibuputu Block Nichidi Thizama Bosti Laga 8 km radius to infected zone Hisabi Janaidis Jondo African Swine Fever Didek Kura Basudi Hoise Idulukut Milaikina 10 km radius Bra infected Jagabra Loigina 9 km radius to infected zone Bahar to be surveillance zone Hisabi Banaidise এইটো কাৰণে গাউৰী নাকাটিবলৈ গাউৰী আৰু বাচ্চা খান দোচৰা জেগা দি লৈ নাযাবলৈ নহলে দোচৰাৰ পৰা না আনিবলৈ আৰু গাউৰী আৰু মাংস কান্দু দোচৰা অৰ্ডাৰ না দিয়াক ট্ৰান্সপৰ্টেশ্যন না কৰিবলৈ মানা লগাই দিছে। ডিচি বা মানুহ খান লগতে এইটো মানা কৰি দিয়াটো কাৰাৰ পৰা মানি কিনা বীমাৰটো ৰখাই দিবলৈ কৈ দিছে। আপনি খান আকাশবাণী কহিমাৰ দিয়া খবৰ শুনি আছে। আপনি খানৰা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। চৰকাৰ লগা ফ্লেগশ্বিপ ফাইনেন্সিয়েল ইনক্লুজন স্কিম প্ৰধানমন্ত্ৰী জনধন যোজনাৰ পৰা আজি 10 সাল পূৰা পুঞ্জিছে। স্কিম নিচিদি 53 কৰোৰ ৰূপ বেনিফিচিয়াৰিজ কান্দু ইতিয়াডাকি বেংক খোলাই দিছে। একটা ছচিয়েল মিডিয়া পষ্টে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা কৈছে জনধন যোজনাৰ পৰা ফাইনেন্সিয়েল ইনক্লুজন পঢ়াই দি কিনা কৰোৰ মানুহ কান্দি বিচিত মাইকী খান নাওজোৱান আৰু কাৰিকৰ দুখী খান লগতে ইজাত দি আছে। ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমন ৰা কৈছে স্কিম ৰা গৰীব খানটো ইকনমিক মেইন ষ্ট্ৰীম দি মিলাই দি আছে আৰু গৰীব আৰু দুখী খান লগা উন্নতি দি দৰকাৰ কামটো কৰি দি আছে। তেওঁ কৈছে কি জন ধন মোবাইল আধাৰ এইটো 3টাৰ পৰা জলদি দিগদাৰী নাথাকে আৰু খোলাৰো চাফা ট্ৰান্সফাৰ পৰা ৱেলফেয়াৰ স্কিম লগা বেনিফিটটো এলিজিবল বেনিফিচিয়াৰিজ লগতে দি আছে আৰু ডিজিটেল পেমেণ্টছটো বি বঢ়াই দি আছে বুলি কৈছে। নাগালেণ্ড লগা সব ডিষ্ট্ৰিক্টে ক্লাউডি ভাৰী প্ৰখণ্ড আগষ্ট 29 তাৰিখ তাক পাৰ বুলি আছে। এন এছ চি এমএৰ পৰা জনাই দিছে কি এইটো প্ৰখণ্ড লগতে তুফান আৰু লাইটনিং টুবি কোনোবা জাগাদি হবলৈ আছে। এইটো সময়তে ভাৰী প্ৰখণ্ড ডিষ্ট্ৰিক্ট কাঞ্জুমুকুটিমা কহিমা লংলিং মুকুকচুং মন নিউলেণ্ড পেৰেন আৰু ৱোকাদি হবলৈ আছে। দুচৰা ডিষ্ট্ৰিক্টি ক্লাউডি মডৰেট প্ৰখণ্ড হবলৈ আছে। এন এছ চি এমএৰ পৰা জাগা নিচি থাকিয়া খান আৰু ফুটহিল ৰিজন দি ডিমাপুৰ নিউলেণ্ড চুমুকুটিমা ভাণ্ডাৰী পাংটি টিজেট আৰু তুলি কান্দু পানী জমা কৰিয়া আৰু পানপানী হবলৈ হুঁচিয়াৰ কৰি দিছে। কেনেমানি হিল ছেক্টৰে বেছি ভাৰী প্ৰখণ্ড হবলৈ আছে। ইটোবাৰ জনাই দিছে কি কোনোবা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কহিমা আৰু দুচৰা ব্লকছ খান মিলাই কিনা মাটি কিলাৰ পৰা দুচৰা জাগা খান পৰা কাটি যাবলৈ পাৰে। এইটো কাৰণে এন এছ চি এমএৰ পৰা মানুহ খান লগত দৰকাৰ বাজাব কথা মঠাই কিনা এইটো সময়তে কোনো বিয়া ঘটনা হবলৈ নাটি বুলি অনুৰোধ কৰিছে। জৱাহৰ নবোদয়া বিদ্যালয় জি এম বি ডি একাডেমিক ছেচন 2025-2026 কাৰণে ক্লাছ 6 এডমিশ্যন কাৰণে ছেলেকশ্যন টেষ্টটো লংলিং আৰু তামলোদি 12 মাৰ্চ 2025 ৰাখিবলৈ আছে। এপ্লিকেশ্যন দিবলৈ অন্তিম দিনটো আহিয়া মইনা 16 তাৰিখ আছে। এইটোতো ডেপুটি কমিশ্যনাৰ লংলিং লাকা অফিচ পৰা জনাই দিছে। ডিষ্ট্ৰিক্ট ডেপুটি কমিশ্যনাৰ পৰা কনচাৰ্ণ ৱাৰ্ড প্ৰেচিডেণ্ট আৰু কাউন্সিল চেয়াৰমেন লগতে ছেলেকশ্যন টেষ্ট দি বিশেষ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ মানুহ খান লোকক জনাই দিবলৈ কৈছে। আৰু নেশ্যনেল স্পৰ্টছ ডে 2024 লাকা কমিমৰেশ্যন দি নাগালেণ্ড ষ্টেট ডিপাৰ্টমেণ্ট অফ ইউথ ৰিচৰ্চেছ এণ্ড স্পৰ্টছ ৱাই আৰ এছ পৰা এথলেটিক্স মিট 2024 ইন্দিৰা গান্ধী ষ্টেডিয়াম কহিমাদি আজি জৰ্গা কৰিছে। এইটো খোলাই দিয়া ষ্টেচনটিৰ কথা কৰি ডাইৰেক্টৰ ৱাই আৰ এছ কেট' চিটিঅ' চিকোচিবাৰ জনাই দিছে এইটো চব ডিপাৰ্টমেণ্ট পৰা নেশ্যনেল স্পৰ্টছ ডে কাৰণে দুদিন ইভেণ্ট জৰ্গা কৰি আছে। পহিলা দিনটো স্কুল লগা এথলেটিক ডে কাৰণে ৰাখিছে আৰু অগষ্ট 29 স্পৰ্টছ এৱাৰ্ডছটো খেলাৰী আখান লগতে দিবলৈ আছে। তাৰ পৰা জনাই দিছে কি চিফ ইলেক্টৰেল অফিচাৰ লগা অফিচ পৰা ইভেণ্টটো কো হোষ্ট কৰিবলৈ আছে আৰু ষ্টুডেণ্টছ কাৰণে সবচে ভাল এথলেট এৱাৰ্ডটো সব কেটেগৰিজ দি কেচ প্ৰাইজ 4,000 টকাৰ লগতে দিবলৈ আছে। এইটো কাৰণে চিকোচিবা চিফ ইলেক্টৰেল অফিচাৰ নাগালেণ্ড বা ৱাই আৰ এছ ডিপাৰ্টমেণ্ট লগত মিলাই কিনা জৰ্গা কৰিয়াৰ কাৰণে বি মন খুচি জনাই দিছে আৰু ইলেকশ্যন ডিপাৰ্টমেণ্ট বা নাওজোৱান জোৱান খান আহি থকা সময়তে এলিজিবল ভোটাৰ্ছ হবলৈ আছে তাই খান লগতে জোৱান চিটিজেন হিচাপে নিজৰ হাক লগা বুজিবলৈ দিবলৈ ইচ্ছা জনাইছে। 300 ষ্টুডেণ্টছ খান 12 প্ৰাইভেট স্কুলছ পৰা ইভেণ্টটি ভাগ লৈছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। 14th নাগালেণ্ড লেজিছলেটিভ এছেম্বলি লগা 5th ছেচনটো আহিয়াকালি চুৰু হবলৈ আছে। ষ্টেট পলিটিকেল এফেয়াৰ্ছ কমিটিৰ পৰা নাগা পলিটিকেল ডায়লগ আৰু ই এন পি অ' ইছুদি কথা বতৰা কৰিছে। ডেপুটি চিফ মেজিষ্ট্ৰেট ইয়াৰ জেলিয়াং পৰা কৈছে কি ষ্টেট চৰকাৰ বা মানুহ খান লগা দোষটি কেতিয়াবি হিচাপ না দিয়া হোৱা নাই আৰু ডেপুটি কমিশ্যনাৰ কহিমাৰ পৰা থিজামা ভিলেজ যুৱপুজো ব্লক কহিমা ডিষ্ট্ৰিক্ট নিজিতি থাকিয়াদো আফ্ৰিকান চুৱাইন ফিভাৰ ধৰিয়া পাছতে ইনফেক্টেড জোন হিচাপে জনাই দিছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান ডিচেছ কৰি আছে। আপুনি খান চব কাৰণে ভাল ৰাতি হবি।